নিজৰ সংস্কৃতিৰ মহত্বক জনগণক বুজাব আছে, আৰু সমন্বয়তাৰ সুগন্ধি চুকে কোণে বিয়পাব আছে, মাতৃভূমিৰ ধ্বজা সমগ্ৰ পৃথিৱীত উৰুৱাব আছে, ভাৰতৰ সোণোৱালী গৌৰৱ পুনৰ সোঁৱৰাব আছে।
ঐতিহাসিক প্ৰাচুৰ্য তথা স্মাৰক আমাৰ সংস্কৃতিৰ পৰিচয়, ইয়াক সজাই ৰাখিব, কেতিয়াও লোকচান নকৰিব। আমাৰ সামাজিক সাংস্কৃতিক গৌৰৱশালী পৰম্পৰাৰ মহত্ব বুজক আৰু তাক নিৰ্মাণ কৰক। একত্ৰিত হৈ আহক, কৰ্তব্য পালন কৰক। পঞ্চায়তী ৰাজ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে জাৰি।